চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠান শুনি কেনে পাইছে, সেই বিষয়ে আপোনাৰ মতামত আদি জনাই আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি থাকিবচোন। এই অনুষ্ঠান যোগেৰে প্ৰচাৰ কৰা কোনো কথা বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে, খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন TWR India, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR India, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই আদি পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 15 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আমি বিশেষভাৱে পাইছিলো অব্ৰাহামৰ জীৱনৰ এটা অতি ডাঙৰ ঘটনাৰ কথা, অব্ৰাহামৰ সৈতে ঈশ্বৰে কৰা চুক্তিৰ কথা। আজি আমি আদি পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াই নিব বিচাৰিছো। আশা কৰো আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আদি পুস্তকৰ এই 16 নম্বৰ অধ্যায়টো পঢ়িলে আমাৰ এনেকুৱা লাগে যে এই অধ্যায়টো বাইবেলত নথকা হলেই কিজানি ভাল আছিল। 15 নম্বৰ অধ্যায়ত অব্ৰাহাম অতি উচ্চ শিখৰত আৰোহণ কৰি আছিল আৰু তেওঁ আত্মিকভাৱে অতি উচ্চ পৰ্যায়ৰ জীৱন উপভোগ কৰিছিল, কিন্তু তেওঁ সম্পূৰ্ণ শুদ্ধ সিদ্ধ ব্যক্তি নাছিল। আমি 16 নম্বৰ অধ্যায়ত দেখিবলৈ পাওঁ ছাৰা আৰু হাগাৰৰ সম্বন্ধৰ ক্ষেত্ৰত এই মানুহজনৰ বিফলতাৰ কথা। হাগাৰ আছিল মিছৰীয়া দাসী। ইয়াত আমি ছাৰা আৰু অব্ৰাহাম দুয়োৰো অবিশ্বাসৰ কথাটো দেখিবলৈ পাওঁ আৰু ইছমাইলৰ জন্মৰ কথা পাওঁ। আগৰ অধ্যায়টোৰ ইমান সুন্দৰ অভিজ্ঞতাৰ পাছত নিঃসন্দেহে এই অধ্যায়টোৰ ঘটনা যথেষ্ট হতাশজনক। বাইবেলৰ পৰা পাঠ কৰি দিম 16 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। অব্ৰামৰ ভাৰ্যা ছাৰিয়ে তেওঁলৈ সন্তান প্ৰসৱ কৰা নাছিল আৰু হাগাৰ নামেৰে ছাৰিৰ এজনী মিছৰীয়া বেটী আছিল। অব্ৰাহামে মিছৰত দুটা বস্তু অৰ্জন কৰিছিল যি দুটাই তেওঁক সঁচাকৈ বহু সমস্যাত পেলাইছিল। এটা আছিল ধন সম্পত্তি আৰু আনটো আছিল সেই মিছৰীয়া দাসীগৰাকী। 2 নম্বৰ পদ। তাতে ছাৰিয়ে অব্ৰামক ক'লে, দেখা, সন্তান প্ৰসৱ নকৰিবৰ নিমিত্তে যিহুৱাই মোক বন্ধা কৰিলে, মই মিনতি কৰোঁ তুমি মোৰ বেটীত গমন কৰা, তাতে কিজানি মই তাইৰ দ্বাৰাই সন্তান পাম। তেতিয়া অব্ৰাম ছাৰিৰ কথাতে মান্তি হ'ল। ছাৰাই দিয়া পৰামৰ্শটো সেই সময়ৰ এটা প্ৰচলিত প্ৰথা আছিল। ভাৰ্যাৰ সন্তান নজন্মিলে উপপত্নীৰ সহায় লোৱা হৈছিল। এই কথাত ঈশ্বৰৰ সন্মতি আছিল বুলি আমি ভাবিব নালাগে। আচলতে এই কথাত ঈশ্বৰৰ অনুমোদন নাছিল, এইটো ছাৰাৰহে চিন্তা আছিল আৰু অব্ৰাহামে সেইটোকেই শুনিছিল। তেওঁ পৰিয়ালৰ মুৰব্বী হিচাপে থকা তেওঁৰ স্থান এৰি দি ভাৰ্যাৰ পৰামৰ্শমতেই কাম কৰিছিল। এতিয়া 3 নম্বৰ পদটো চাওঁ। তাতে অব্ৰামে কনান দেশত নিবাস কৰাৰ 10 বছৰৰ মূৰত অব্ৰামৰ ভাৰ্যা ছাৰিয়ে তেওঁৰ বেটী মিছৰীয়া হাগাৰক নি তেওঁৰ স্বামী অব্ৰাহামৰ তিৰোতা কৰি দিলে। সেই মিছৰীয়া দাসীগৰাকী অব্ৰাহামৰ উপপত্নী হ'ল, কিন্তু ঈশ্বৰৰ ইচ্ছা অনুসাৰে নহয়। সেই সন্তান ঈশ্বৰে গ্ৰহণ নকৰে, কৰাও নাছিল। কিয়? কাৰণ সেইটো ভুল কাম আছিল, ঈশ্বৰে সেইটোত অনুমোদন জনোৱা নাছিল। বাইবেলত এই কথাটো উল্লেখ কৰা হৈছে কাৰণ এইটো এটা ঐতিহাসিক ঘটনা আৰু ঘটনাটোৰ বিষয়ে কেৱল আমাক জনাই দিয়া হৈছে। 4 নম্বৰ পদ। পাছে অব্ৰামে হাগাৰত গমন কৰিলত তাই গৰ্ভৱতী হ'ল। তাতে তাই নিজকে গৰ্ভৱতী হোৱা জানি তাইৰ গৰাকীয়নীক তাইৰ আগত নিহ যেন কৰিলে। অব্ৰাহামৰ সন্তান জন্ম দিব পাৰি হাগাৰে ছাৰাক অৱহেলাৰ মনোভাৱ দেখুৱাবলৈ ধৰিলে। 5 নম্বৰ পদ। তেতিয়া ছাৰিয়ে অব্ৰামক ক'লে, মোলৈ কৰা এই অন্যায়ৰ নিমিত্তে তুমি দায়ী। ময়েই মোৰ বেটীক তোমাৰ বুকুত দিলোঁ, কিন্তু তাই এতিয়া নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয় জ্ঞান কৰিছে। যিহুৱাই মোৰ আৰু তোমাৰ সুদবিচাৰ কৰক। এই পথটো আমি এৰাই চলিব নালাগে। এই ঘটনাটোত ঈশ্বৰৰ অনুমোদন আছিল বুলি আমি ধৰিব নালাগে। ঈশ্বৰে কৈছে এইটো ভুল কাম, আৰু এতিয়া চাৰাই বুজি পালে কামটো ভুল হ'ল বুলি। মোলৈ কৰা এই অন্যায়ৰ নিমিত্তে তুমি দায়ী? নাই, চাৰাৰ ভুল হৈছিল। এই কথাটো ঈশ্বৰে গ্ৰহণ নকৰে। এইটো বৃদ্ধ আব্ৰাহামৰ বাবে অতি বেদনা ভৰা অভিজ্ঞতা হ'ব ধৰিছিল। কিন্তু আব্ৰাহাম আৰু চাৰাই আচলতে যেনেদৰে ঈশ্বৰত ভৰসা কৰা উচিত আছিল তেনেদৰে তেওঁলোকে ভৰসা কৰি চলা নাছিল। সেই সময়ত আব্ৰাহাম প্ৰায় 90 বছৰীয়া আৰু চাৰা প্ৰায় 80 বছৰীয়া আছিল। তেওঁলোকৰ সন্তান আৰু জন্মাৰ আশা নাই বুলি তেওঁলোকে ধৰি লৈছিল। চাৰাই হয়তো এনেদৰে ক'ব পাৰিলেহেঁতেন, কিজানি ঈশ্বৰে আমাক এনেদৰেই কৰাটো বিচাৰিছে, আজিকালিৰ নিয়মটো এনেকুৱাই, হয়তো তেওঁ তেনেদৰে কৈছিল। এৰা, সেইটো সেই সময়ৰ নিয়ম আছিল, কিন্তু সেইটো ঈশ্বৰৰ ইচ্ছামতে কাম কৰাৰ বিপৰীত আছিল। বাইবেলত কিবা এটা লিখা থাকিলেই সেইটো ঈশ্বৰৰ অনুমোদন থকা কথা বুলি ধৰি ল'লে আমি ভুল কৰা হ'ব। বাইবেলখন ঈশ্বৰ নিশ্বাসিত, মানে ইয়াত লিখা কথাবোৰ সঠিক বিৱৰণী। কিন্তু ঈশ্বৰে অনুমোদন নজনোৱা কাম আৰু ঘটনা কিছুমানো বাইবেলত লিপিবদ্ধ আছে, কাৰণ ঘটনাৰ শুদ্ধ বিৱৰণী দিবই লাগিব। আচলতে আমি ইয়াত আমাৰ বাবে প্ৰয়োজনীয় আত্মিক শিক্ষাটোহে চাব লাগিব। আব্ৰাহাম আৰু চাৰাই কৰা এই কাৰ্যটো সেই সময়ৰ প্ৰচলিত প্ৰথাৰ বিপৰীতে নাছিল, গতিকে সমাজে দেখাত তেওঁলোকে একো বেয়া কাম কৰা নাছিল। কিন্তু ভয়ংকৰ কথাটো এইয়ে যে তেওঁলোকে ঈশ্বৰত বিশ্বাস ৰখা নাছিল। আব্ৰাহামে চাৰাৰ দাসীগৰাকীক গ্ৰহণ কৰি যি কাম কৰিছিল সেইটো পাপ আছিল, আৰু ঈশ্বৰেও সেইটো পাপ হিচাপেই ধৰিছিল। কিন্তু আচলতে উপপত্নী ৰখাটোতকৈ ঈশ্বৰৰ প্ৰতি অবিশ্বাস প্ৰদৰ্শন কৰাটোহে বেছি ডাঙৰ পাপ হৈছিল। ঈশ্বৰৰ প্ৰতি অবিশ্বাস প্ৰদৰ্শন কৰিহে আব্ৰাহাম সেই কামত লিপ্ত হৈছিল। 6 পদ, তাতে আব্ৰামে চাৰিক ক'লে, দেখা, তোমাৰ বেটী তোমাৰ হাততেই, এতেকে যিহকে ভাল দেখা তাকে তাইলৈ কৰা। তেতিয়া চাৰিয়ে হাগাৰক দুখ দিবলৈ ধৰিলত তাই তেওঁৰ পৰা পলাই গ'ল। হাগাৰ পলাই গ'ল, আৰু এই কাৰ্যটোৱে আচলতে তাইৰ লগতে তাইৰ গৰ্ভত থকা সন্তানৰো মৃত্যু হোৱাৰ নিশ্চয়তা আছিল। 7 পদ, পাছে যীহোৱাৰ দূতে অৰণ্যৰ মাজত এটা জলৰ ভুমুকৰ ওচৰত, অৰ্থাৎ চুৰৰ বাটত থকা ভুমুকৰ ওচৰত, আমাৰ এনে ভাৱ হয় যে ইয়াত যীহোৱাৰ দূত বুলি যে কোৱা হৈছে, তেওঁ মানুহ হিচাপে জন্ম লোৱাৰ আগৰ প্ৰভু যীশুখ্ৰীষ্ট। এইটো তেওঁৰ এটা বৈশিষ্ট্য, তেওঁ সদায় হেৰুৱাজনক বিচাৰি যায়। হাগাৰ ঘৰৰ পৰা বহু দূৰ আঁতৰি গৈছিল। 8-10 পদ, তাইক পাই ক'লে, হে ৰাব, চাৰিৰ বেটী হাগাৰ, তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈ নোযোৱা? তাতে তাই ক'লে, মই মোৰ গৰাকীয়নী চাৰিৰ ওচৰৰ পৰা পলাই আহিছো। তেতিয়া যীহোৱাৰ দূতে তাইক ক'লে, তুমি তোমাৰ গৰাকীয়নীৰ ওচৰলৈ উভতি গৈ তেওঁৰ বশীভূত হোৱা। যীহোৱাৰ দূতে তাইক আৰু ক'লে, মই তোমাৰ বংশ ইমান অধিককৈ বৃদ্ধি কৰিম যে বাহুল্যৰ গুণে তাক গণিবই নোৱাৰা হ'ব। গালাটীয়াবিলাকলৈ লিখা পত্ৰত পাচনি পৌলে এইটো এটা ৰূপক হিচাপে ব্যৱহাৰ কৰিছে। তেওঁ তাত হাগাৰ আৰু হাগাৰৰ সন্তানক চিনয় পৰ্বতৰ লগত তুলনা কৰিছে, য'ত মুচিৰ যোগেদি বিধান দিয়া হৈছিল, আৰু তেওঁ নীতি নিয়মৰ বন্ধনৰ কথাটো বুজাইছিল। তাৰ পাছত তেওঁ চাৰাক মুক্ত বুলি দেখুৱাইছে। ইয়াত মন কৰিবলগীয়া কথাটো এইয়ে যে চাৰাহে আব্ৰাহামৰ ভাৰ্যা। আজিকালি মানুহে লগত অলপ বেলেগ কিবা কিবি যোগ দিব বিচাৰে। মানুহে পৰিত্ৰাণ লাভৰ বাবে বিধানৰ অধীন হ'ব বিচাৰে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি খ্ৰীষ্টৰ সৈতে সংযুক্ত হলো। খ্ৰীষ্টীয় মণ্ডলী খ্ৰীষ্টৰ বাগদত্তা কইনা। পাচনি পৌলে কৈছে যে এদিন খ্ৰীষ্টীয় মণ্ডলী খ্ৰীষ্টৰ পবিত্ৰ কুমাৰী কইনা হ'ব। গতিকে বিধানৰ অধীন হ'বলৈ চেষ্টা কৰা উচিত নহয়। আমাক আচলতে বিধানৰ প্ৰয়োজন নাই। ই হাগাৰৰ নিচিনা, পৌলে গালাতিয়া পত্ৰত এই কথাটোকেই বুজাবলৈ চেষ্টা কৰিছে। এই ঘটনাটো ছাৰাৰ লগতে অব্ৰাহামৰ বাবে ভৱিষ্যতে অতি দুখৰ কাৰণ হ'ব। হাগাৰে উভতি আহি এটা সন্তান জন্ম দিলে, সেইটো অব্ৰাহামৰ সন্তান। 11-12 নম্বৰ পদ পঢ়িম। যিহুৱাৰ দূতে আকৌ তাইক ক'লে, দেখা, তুমি গৰ্ভৱতী হৈছা আৰু এটি পুত্ৰ প্ৰসৱ কৰিবা, তুমি তাৰ নাম ইছমাইল ৰাখিবা, কিয়নো যিহুৱাই তোমাৰ দুখৰ কথা শুনিলে। সি মানুহৰ মাজত বনৰীয়া গাধৰ দৰে হ'ব, তাৰ হাত সকলো মানুহৰ বিৰুদ্ধ আৰু সকলো মানুহৰ হাত তাৰ বিৰুদ্ধ হ'ব, আৰু সি আপোনাৰ আটাই ভাইবিলাকৰ সন্মুখত বসতি কৰিব। আপুনি বাৰু যোৱা 4000 বছৰৰ মধ্যপ্ৰাচ্যৰ পটভূমিত এই পদটো চিন্তা কৰি চাইছেনে? তাত আজি কি ঘটি আছে? ইছমাইলৰ বংশৰ লোকবিলাক উঘুৰি বেদুইন, আৰু এই ক্ষেত্ৰত ঈশ্বৰৰ ভাৱবাণী ফুলি আছে। তেওঁলোকে নিজকে অব্ৰাহামৰ সন্তান বুলিয়েই ক'ব, কিন্তু তেওঁলোক ইছমাইলৰ যুগেৰে হোৱা সন্তান। তেওঁলোকৰ সম্বন্ধ ইছমাইলৰ যোগেদিহে। 13-14 নম্বৰ পদ। তেতিয়া তাই আপোনাকে কথা কোৱা যি হোৱাৰ নাম তুমি দেখোতা ঈশ্বৰ ৰাখিলে, কিয়নো তাই ক'লে, যিহুৱাক দেখাৰ পাছে মই ইয়াত দেখি আছো নহয়নে? এই হেতুকে সেই নাদৰ নাম বেৰ লহয় ৰবি, দৰ্শন পাই জীয়াই থকাৰ নাদ হ'ল। চোৱা, সেয়ে কাডেচবে আৰু বাৰেদৰে মাজত আছে। ঈশ্বৰে হাগাৰৰ প্ৰতি অনুগ্ৰহ দেখুৱাইছিল, কাৰণ পাপটো হাগাৰৰ নাছিল। গতিকে ঈশ্বৰে তাইৰ প্ৰতি অতি অনুগ্ৰহপূৰ্ণ ব্যৱহাৰ কৰিছিল। আমি বিশ্বাস কৰোঁ ইয়াতো প্ৰভুৰ দূতমানে মানুহৰূপে জন্ম লোৱাৰ আগৰ যীশুখ্ৰীষ্ট। হেৰুৱা লোকক তেওঁ বিচাৰি থাকে। তেওঁ সেই দয়ালু মেৰ ৰখীয়া। তেওঁ তাইলৈ এই মংগল বাক্য আনিছে। তেতিয়া তাই আপোনাকে কথা কোৱা যিহুৱাৰ নাম তুমি দেখোতা ঈশ্বৰ ৰাখিলে। এইটো তাই আগতে অনুভৱ নকৰা এটা নতুন ধৰণৰ কথা আছিল। তাই যে ঈশ্বৰৰ সৈতে সাক্ষাৎ হ'ল, সেই কথাটোৱে তাইক অভিভূত কৰিলে। সেই কথাটোৱে আমাক আজি বেছি আচৰিত নকৰে, কাৰণ ঈশ্বৰৰ বিষয়ে আজি আমাৰ ধাৰণা উন্নত। কিন্তু হাগাৰৰ নিচিনাকৈ আমিও আচলতে ঈশ্বৰৰ কথা বুজি পোৱাত অজ্ঞৰ নিচিনাই প্ৰকাশ কৰোঁ, অজ্ঞৰ নিচিনা ব্যৱহাৰ কৰোঁ। সীমিত মানুহে অসীম ঈশ্বৰক আচলতে কেতিয়াও ভালদৰে বুজি পাব নোৱাৰে, আৰু আমি সকলোৱে আচলতে তেওঁক ভালদৰে জানিবলৈ বুজিবলৈ অসমৰ্থ। ঈশ্বৰক ভালদৰে জানিবলৈ চেষ্টা কৰাটো মানুহৰ এটা অনন্তকলীয়া প্ৰচেষ্টা। এতিয়া 15-16 নম্বৰ পদ দুটা পঢ়ি দিম। ইয়াত আমি এনেদৰে পাওঁ, পাছে হাগাৰে অব্ৰামলৈ এটি পুত্ৰ প্ৰসৱ কৰিলত, অব্ৰামে হাগাৰৰ পৰা জন্মা আপোনাৰ সেই পুত্ৰৰ নাম ইছমাইল থলে। হাগাৰে অব্ৰামলৈ ইছমাইলক প্ৰসৱ কৰা সময়ত অব্ৰামৰ বয়স 86 বছৰ আছিল। ইছমাইল অব্ৰাহামৰ সন্তান, আৰু ইছমাইল জন্ম হোৱাৰ সময়ত অব্ৰাহামৰ বয়স হৈছিল 86 বছৰ। ইয়াৰ পাছত আমি অব্ৰাহামলৈ অহা, তেওঁৰ জীৱনত অহা কিছুমান পৰীক্ষাৰ কথা পঢ়িবলৈ পাম। কিন্তু আমি আৰু আগবাঢ়ি যোৱাৰ আগতে ঈশ্বৰে অব্ৰাহামৰ আগত যে 7 তেনেকুৱা পৰীক্ষা ৰাখিছিল আৰু দেখা দিছিল, তাৰে কথা অলপ মনত পেলাই ল'ব খুজিছোঁ। তাৰে 5টাৰ কথা আমি ইতিমধ্যেই পঢ়িবলৈ পালোঁ। অব্ৰাহামৰ জীৱনত কেইটামান বিফলতা আছিল, কিন্তু তেওঁৰ জীৱনত সফলতাও আছিল। আচলতে ঈশ্বৰে অব্ৰাহামক 7টা পৰীক্ষা দিছিল। প্ৰথমটো হৈছে, ঈশ্বৰে অব্ৰাহামক তেওঁৰ ঘৰ অৰ্থাৎ কলডিয়াবিলাকৰ উৰ অঞ্চলৰ পৰা ওলাই আহিবলৈ আহ্বান দিছিল। সেই আহ্বানৰ প্ৰতি অব্ৰাহামে দিয়া সঁহাৰি আছিল আংশিক সঁহাৰি। তেওঁৰ বিশ্বাস তেতিয়া দুৰ্বল আৰু অসম্পূৰ্ণ আছিল, কিন্তু তেওঁ তথাপি ঘৰ এৰি ওলাই আহিছিল। অৱশেষত অব্ৰাহাম নিৰাপদে গৈ কনান দেশ পাইছিল আৰু ঈশ্বৰে অব্ৰাহামক তাতে আশীৰ্বাদ কৰিছিল। দ্বিতীয়তে, তাৰ পাছত কনান দেশত আকাল হৈছিল আৰু অব্ৰাহামে কনান দেশৰ পৰা পলাই গৈ মিছৰ দেশ পাইছিলগৈ। তাতে তেওঁ পাইছিল প্ৰচুৰ ধন সম্পত্তি আৰু দাসী হাগাৰ, আৰু এই দুয়োটাই তেওঁৰ বাবে পাছত উজুতি খোৱা গছৰ মূঢ়া যেন হৈছিল। তৃতীয়তে, অব্ৰাহামক যথেষ্ট ধন সম্পত্তি দিয়া হৈছিল আৰু সেইটো তেওঁৰ বাবে সঁচাকৈয়ে এটা ডাঙৰ পৰীক্ষা আছিল। বহুতো মানুহক প্ৰচুৰ ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি আদিয়ে পতনৰ পথলৈ নিয়া আমি দেখি থাকোঁ। অৱশ্যে সঁচা কথা ক'বলৈ গ'লে ঈশ্বৰে আমাক যি ধৰণৰ পৰীক্ষাত সাধাৰণতে পৰিবলৈ দি থাকে তাতকৈ তেনেধৰণৰ পৰীক্ষাত পৰিবলৈ দিলেই আমি নিশ্চয় বেছি ভাল পালোহেঁতেন, অৰ্থাৎ ধন সম্পত্তিৰ যোগেদি অহা পৰীক্ষাত পৰিবলৈ পালেই মানুহে নিশ্চয় বেছি ভাল পালেহেঁতেন। কিন্তু আমি ভাবোঁ যে ঈশ্বৰে আমাক ধন সম্পত্তিৰ ক্ষেত্ৰত নিশ্চয় বিশ্বাসত ল'ব নোৱাৰিলেহেঁতেন। অব্ৰাহামে কিন্তু ধন সম্পত্তিৰ মাজতো ঈশ্বৰক পাহৰি যোৱা নাছিল, আৰু তেওঁ ভতিজাক লোটক অতি উদাৰভাৱে আৰু মহানুভৱতা প্ৰদৰ্শন কৰি দান কৰিছিল। ধন সম্পত্তিৰ ফলস্বৰূপেই তেওঁ ভতিজাক লোটৰ পৰা পৃথক হ'ব লগা হৈছিল আৰু ঈশ্বৰে তেওঁক আকৌ দেখা দিছিল। চতুৰ্থতে, অব্ৰাহামক ক্ষমতা দিয়া হৈছিল পূবৰ ৰজাকেইজনক পৰাস্ত কৰিবলৈ। এইটো অব্ৰাহামৰ বাবে নিঃসন্দেহে এটা ডাঙৰ পৰীক্ষা আছিল, কাৰণ তেওঁ এজন যুদ্ধ কৰা বীৰ হৈ পৰিছিল, যুদ্ধ জয় কৰা বীৰ হৈছিল। কিন্তু মলকিচেদক নামৰ পুৰোহিতজনে অব্ৰাহামক দেখা কৰিছিল আৰু আমি ভাবোঁ সেই কথাটোৱেই অব্ৰাহামক শক্তি প্ৰদান কৰিছিল। গতিকে তেওঁ চদুমৰ ৰজাৰ পৰা লুটদ্ৰব্যৰ ভাগ ল'বলৈ অস্বীকাৰ কৰিব পাৰিছিল। তাৰ পাছত ঈশ্বৰে অব্ৰাহামক দেখা দিছিল আৰু তেওঁক উৎসাহিত কৰিছিল। পঞ্চমতে, ঈশ্বৰে অব্ৰাহামক ভাৰ্যা চাৰাৰ যোগেদি সন্তান দিয়াত পলম কৰি আছিল। অব্ৰাহাম নিশ্চয় অতি অধৈৰ্য হৈ পৰিছিল, গতিকে ভাৰ্যা চাৰাৰ খেচ খেচনিত সঁহাৰি দি অব্ৰাহামে কথাটো নিজে হাতত লৈছিল আৰু তেওঁ ঈশ্বৰৰ ইচ্ছাৰ গণ্ডীৰ পৰা বাহিৰ হৈ গৈছিল। তাৰ ফলস্বৰূপে হাগাৰৰ যোগেদি ইছমাইলৰ জন্ম হ'ল। ইছমাইলৰ বংশধৰসকলে আজিও ইছৰাইল জাতিক আমনি কৰি অশান্তি দিয়েই আছে, তেওঁলোকে তেনেদৰে আমনি কৰিয়েই থাকিব। পৃথিৱীত খ্ৰীষ্টৰ হেজাৰ বছৰীয়া শাসনৰ দিন নহা পৰ্যন্ত তেওঁলোকে এনেদৰে আমনি কৰি থাকিব। অব্ৰাহামৰ সাতটা পৰীক্ষাৰ বাকী দুটা পৰীক্ষা আমি পাম 18 নম্বৰ অধ্যায়ত থকা চদুম আৰু ঘমোৰাৰ ধ্বংসৰ সময়ত, আৰু 22 নম্বৰ অধ্যায়ত তেওঁৰ পুত্ৰ ইছহাকক বলি দিয়াৰ ক্ষেত্ৰত। ইয়াৰ পাছত আমি 17 নম্বৰ অধ্যায়ৰ পিনে আগবাঢ়িব খুজিছো। বহুতো লোকে ক'ব খোজে যে 17 নম্বৰ অধ্যায়টো আদি পুস্তকৰ সকলোতকৈ মন কৰিবলগীয়া অধ্যায়। ইয়াত ঈশ্বৰে অব্ৰাহামৰ লগত এটা চুক্তি কৰা আমি দেখিবলৈ পাওঁ আৰু তেওঁক এটি পুত্ৰ দিব বুলি কৰা প্ৰতিজ্ঞা পুনৰ দোহৰা আমি দেখিবলৈ পাওঁ, আৰু ইছমাইল সেই প্ৰতিজ্ঞাৰ পুত্ৰ নহয় বুলিও ঈশ্বৰে জনায়। এফালৰ পৰা চাবলৈ গ'লে এই অধ্যায়টো আদি পুস্তকৰ চাবিকাঠিৰ নিচিনা, গোটেই বাইবেলৰে চাবিকাঠি বুলিও ক'ব পাৰি। অব্ৰাহামৰ সৈতে ঈশ্বৰৰ চুক্তিটো আছিল ঘাইকৈ দুটা বিষয়ক লৈ, সন্তান আৰু দেশ। ঈশ্বৰে অব্ৰাহামৰ আগত এটা নতুন নামেৰে আত্মপ্ৰকাশ কৰিছে, এল চাদ্দাই, সৰ্বশক্তিমান ঈশ্বৰ। তেওঁ অব্ৰাহামকো এটা নতুন নাম দিছে। এই সময়লৈকে তেওঁৰ নাম আছিল অব্ৰাম, এতিয়া সলনি কৰি দিয়া হ'ল অব্ৰাহাম বুলি। অব্ৰাম মানে উচ্চ পিতৃ আৰু অব্ৰাহাম মানে অগণন লোকৰ পিতৃ। ইছমাইল যে অব্ৰাহামৰ ঈশ্বৰৰ প্ৰতিজ্ঞা অনুসাৰে জন্মা পুত্ৰ নহয় সেই কথাটো এই অধ্যায়তেই অতি স্পষ্টকৈ কোৱা হৈছে। 17 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিম। অব্ৰামৰ বয়স 99 বছৰ হলত যীহোৱাই অব্ৰামক দৰ্শন দি ক'লে, মই সৰ্বশক্তিমান ঈশ্বৰ, মোৰ আগত চলাচল কৰি সিদ্ধ হোৱা। ইছমাইল জন্মতে অব্ৰাহামৰ বয়স আছিল 86 বছৰ আৰু 14 বছৰ পাছতহে ইছাকৰ জন্ম হৈছিল। 2 নম্বৰ পদ, আৰু মই মোৰে তোমাৰে মাজত মোৰ নিয়ম স্থিৰ কৰি তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। এই অধ্যায়ত আমি নিয়ম বা চুক্তিৰ কথাটো তেৰবাৰ পাওঁ। অধ্যায়টোৰ সাতাইশটা পদত তেৰবাৰ এই শব্দটো পোৱাৰ দ্বাৰা আমি এই কথাটো বুজি পাওঁ যে ঈশ্বৰে এই নিয়ম বা চুক্তিৰ কথাটোকেই গুৰুত্ব দি কৈ আছে। এইটো ঈশ্বৰে আব্ৰাহামৰ আগত পঞ্চমবাৰ দেখা দিয়া ঘটনা। তেওঁ এইবাৰ দেখা দিছে চুক্তিটো কৰিবলৈ আৰু লগতে তেওঁ আব্ৰাহামক এটি সন্তান দিম বুলি কৰা প্ৰতিজ্ঞাৰ কথাটো পুনৰ দোহাৰিবলৈ। গতিকে ইছমাইলৰ কথাটো ঈশ্বৰে নাকচ কৰাটো স্পষ্ট হৈ পৰিছে। ৰোমিয়াবিলাকলৈ লিখা পত্ৰত পৌলে এই বুলি কৈছে, ৰোমিয়া চাৰি নম্বৰ অধ্যায়ৰ ঊনৈশ নম্বৰ পদ চাওঁ, তাত লিখিছে, আৰু বিশ্বাসত দুৰ্বল নহৈ এশমান বছৰ বয়সীয়া নিজৰ শৰীৰৰ মৰাৰ নিচিনা অৱস্থালৈ আৰু ছাৰাৰ গৰ্ভৰ মৰাৰ নিচিনা অৱস্থালৈ মন কৰিও। এৰা, ছাৰাৰ গৰ্ভ আচলতে এটা কবৰৰ নিচিনা আছিল, মৃত্যুৰ ঠাই, কিন্তু মৃত্যুৰ পৰাই জীৱন ওলাল, ইছহাকৰ জন্ম হল। পৌলে চাৰি নম্বৰ অধ্যায়ৰ সামৰণি মাৰিছে প্ৰভু যীশুৰ বিষয়ে কৈ, সেই যীশু আমাৰ অপৰাধৰ নিমিত্তে সমৰ্পিত হল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হল। ৰোমিয়া চাৰি নম্বৰ অধ্যায়ৰ পঁচিছ নম্বৰ পদ, মৃত্যুৰ পৰা জীৱন, ঈশ্বৰে আব্ৰাহামক এই প্ৰতিজ্ঞাই কৰিছে। আব্ৰাহাম নিৰানব্বৈ বছৰীয়া বৃদ্ধ, ছাৰা ঊনানব্বৈ বছৰীয়া। ইছাকৰ জন্মৰ সময়ত আব্ৰাহাম আছিল এশ বছৰীয়া আৰু ছাৰা নব্বৈ বছৰীয়া, কিন্তু সেই অসম্ভৱো ঈশ্বৰে সম্ভৱ কৰিলে। ঠিক একেদৰে মৃত্যুৰ কবলত থকা প্ৰতিজন ব্যক্তিক তেওঁ অনন্ত জীৱন দিব পাৰে, নতুন জীৱন দিব পাৰে, জীয়াই তুলিব পাৰে। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি প্ৰতিজন লোকে সেই নতুন জীৱন লাভ কৰিব পাৰে। আপুনি বাৰু লাভ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।